পবিত্র খ্যানাতে উজলি উঠা খ্রিস্টর জ্যোতি
ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই নতুন কাৰ্যসূচীলৈ আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা। এয়া আমি আকৌ আপোনাৰ ওচৰলৈ লৈ আহিছো ঈশ্বৰৰ মধুময় বাক্যৰ শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আপুনি আমাৰ এই বাইবেল অধ্যয়নৰ অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে? আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ ইজৰা নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আমি আজিৰ অনুষ্ঠানত এই ইজৰা পুস্তকৰ 8 আৰু 9 নম্বৰ অধ্যায় দুটা একেলগে চাবলৈ ওলাইছো। কিন্তু তাৰ আগতে আহকচোন চুটিকৈ প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, আমি তোমাক ধন্যবাদ জনাইছো, কিয়নো তোমাৰ বাক্য আলোচনা কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিছা। প্ৰভু, তোমাৰ বাক্যৰ যোগেৰে তুমি আমাক কথা কোৱা, আমাৰ প্ৰত্যেকৰ আগত তুমি নিজকে অধিককৈ প্ৰকাশ কৰা, যাতে আমি তোমাক ভালদৰে চিনি পাব পাৰোঁ, বুজি পাব পাৰোঁ। প্ৰভু, আমাৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ আশীৰ্বাদ উপচি পৰাকৈ বৰষাই দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, ইজৰা পুস্তকৰ 8 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা আমি যদি পঢ়ি যাওঁ, তেনেহলে ইজৰাৰ লগত বাবিল দেশৰ পৰা জেৰুচালেমলৈ যাত্ৰা কৰা মানুহবোৰৰ তালিকা এখন পাওঁ, আৰু সেই মানুহবোৰৰ বংশাৱলীৰো আমি উমান পাওঁ। 15 নম্বৰ পদত আমি দেখিবলৈ পাওঁ ইজৰাই তেওঁলোকৰ লগত লেবিয়া লোক আছেনে নাই বিচাৰ কৰি চাইছে আৰু লেবিয়া লোকৰ সন্ধান লৈছে। তাৰপিছত আমি দেখিবলৈ পাওঁ যে লেবিয়া লোকৰ সেৱকীয় কাৰ্যৰ অৰ্থে দিয়া নথনীয়া লোককো তেওঁ লগত লৈছে, অৰ্থাৎ ইজৰাই সকলো কাম পৰিপাটিকৈ কৰিছে, কাৰণ জেৰুচালেমলৈ গৈ তেওঁ মন্দিৰৰ পৰিচৰ্যাৰ কাম যাতে সুকলমে চলে তাৰ বাবে আগতেই চিন্তা কৰি থৈছে। প্ৰিয় শ্ৰোতা, আমি যদি ঈশ্বৰলৈ ভয় ভক্তি ৰাখো, তেন্তে ঈশ্বৰৰ সেৱাৰ কামবোৰ যাতে অতি পৰিপাটিকৈ আৰু সুশৃংখলভাৱে চলে তালৈ নিশ্চয় চকু দিম। ইয়াত আমি আৰু এটা কথা লক্ষ্য কৰিব পাৰোঁ, ঈশ্বৰৰ পৰিচৰ্যা কাৰ্যত প্ৰত্যেকৰেই নিজা নিজা অংশ আছে। লেবিয়াসকলক ঈশ্বৰে এটা বিশেষ দায়িত্ব দি থৈছে, সেই কথা ইজৰাই পাহৰা নাই। আনহাতে লেবিয়া লোকক সেৱকীয় কাৰ্যৰ কাৰণে নথনীয়া লোকৰো প্ৰয়োজন বুলি তেওঁ অনুভৱ কৰিছে, আৰু 220 জন নথনীয়া লোকক তেওঁ সেই কামৰ কাৰণে তালিকাভুক্ত কৰিছে। অৰ্থাৎ সকলো কাম সুকলমে চলিবলৈ হলে সৰু ডাঙৰ সকলো ধৰণৰ কামৰ কাৰণেই মানুহৰ প্ৰয়োজন, আৰু প্ৰতিজন লোকেই নিষ্ঠাপূৰ্ণভাৱে নিজৰ কাম কৰি যোৱা প্ৰয়োজন। ইজৰাইৰ নিচিনা এজন চলাওঁতা তথা পৰিকল্পনা কৰোতাৰ যেনেকৈ প্ৰয়োজন, অতি সৰু সুৰা কাম কৰিবলৈ নথনীয়া লোকৰো তেনেকৈ প্ৰয়োজন। প্ৰিয় শ্ৰোতা, আমাৰ ওপৰত সৰু ডাঙৰ যি কামৰ ভাৰেই নপৰক কিয়, যদি সেয়া ঈশ্বৰৰ পৰিচৰ্যাৰ কাম হয়, তেন্তে আমি নিষ্ঠাপূৰ্ণভাৱে সেই কাম কৰি যাবলৈ শিকিব লাগে। আমাৰ কাম কি সেইটো ডাঙৰ কথা নহয়, আমি কিমান বিশ্বাসীভাৱে আমাৰ কাম কৰি যাওঁ সেইটোহে অধিক প্ৰয়োজনীয়। বিশ্বাসীভাৱে কৰি যোৱা কামৰ কাৰণে আমি ঈশ্বৰৰ পৰা পুৰস্কাৰ পামেই, লাগিলে সেই কাম যিমানেই সৰু নহওক কিয়। প্ৰিয় শ্ৰোতা, এটা কথা আমি সোঁৱৰাই দিবলৈ পাহৰি যোৱা বুলি আপুনি ভাবিব পাৰে, কিন্তু পাহৰি যোৱা নাই। সদায় কৰি অহাৰ দৰে আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিব খুজিছো, আপোনালোকে আমাৰ এই অনুষ্ঠান শুনি কেনে পাইছে, এই অনুষ্ঠান সম্বন্ধে আপোনালোকৰ যদি কিবা মতামত আছে, অনুগ্ৰহ কৰি চিঠি লিখি আমালৈ জনাই যেন। এতিয়া আমি 21 নম্বৰ পদৰ পৰা 23 নম্বৰ পদলৈ চাওঁ হওক। সেইকালত আমাৰ নিমিত্তে, আমাৰ ল'ৰা ছোৱালীবিলাকৰ নিমিত্তে আৰু আটাই সম্পত্তিৰ নিমিত্তে শুভযাত্ৰা যাচনা কৰিবৰ মনেৰে আমাৰ ঈশ্বৰৰ সাক্ষাতে নিজক দুখ দিবলৈ মই সেই ঠাইত অহবা নদীৰ ওচৰত উপবাস ঘোষণা কৰিলো, কাৰণ বাটত শত্ৰুবোৰৰ বিৰুদ্ধে সহায় কৰিবৰ অৰ্থে ৰজাক সৈন্য আৰু অশ্বাৰোহী খুজিবলৈ মোৰ লাজ লাগিছিল। কিয়নো আমি ৰজাক এই কথা কৈছিলো যে আমাৰ ঈশ্বৰৰ হাত কুশলৰ নিমিত্তে তেওঁক সেৱা ভক্তি কৰোতা আটাইবিলাকৰ ওপৰত থাকে, কিন্তু যিবিলাকে তেওঁক ত্যাগ কৰে সেই সকলোৰে বিৰুদ্ধে তেওঁৰ পৰাক্ৰম আৰু ক্ৰোধ থাকে। এই নিমিত্তে আমি উপবাস কৰি আমাৰ ঈশ্বৰৰ আগত সেই বিষয়ে প্ৰাৰ্থনা কৰিলো, তাতে তেওঁ আমাৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে। ইজৰাই নিজৰ মনৰ কথা অতি খোলাখুলিকৈ ইয়াত প্ৰকাশ কৰিছে। ৰজাৰ আগত তেওঁ দৃঢ়ভাৱে কৈছিল যে আমি যি ঈশ্বৰক বিশ্বাস কৰো তেওঁ সৰ্বশক্তিমান, তেওঁ আমাক সকলো বিপদৰ পৰা বচাব পাৰে, তেওঁ আমাক নিৰাপদে নিজৰ দেশলৈ চলাই লৈ যাব। কিন্তু তাৰ পাছত যেতিয়া অহবা নদীৰ পাৰত তেওঁলোক গোট খালে, তেতিয়া ল'ৰা ছোৱালী তিৰোতাবোৰলৈ চাই তেওঁৰ চিন্তা হ'ল। ইমানবোৰ লোকক লগত লৈ তেওঁ জেৰুচালেমলৈ যাবলৈ ওলাইছে, বাটত বিপদ বিঘিনি আছে, বিভিন্ন শত্ৰু আছে, যিকোনো ফালৰ পৰা আক্ৰমণ হ'ব পাৰে, ইজৰাইল ৰজাৰ পৰা সহায় বিচাৰিব পাৰিলেহেঁতেন। কিন্তু তেতিয়া ৰজাই হয়তো ক'লেহেঁতেন, তুমি দেখোন কৈছিলা তোমালোকৰ ঈশ্বৰে তোমালোকক ৰক্ষা কৰিব পাৰে, এতিয়া আকৌ লগত সৈন্য কিয় বিচাৰিছা? তোমালোকৰ নিৰাপত্তাৰ দায়িত্ব তোমালোকৰ ঈশ্বৰে ল'ব নোৱাৰে জানো? হয়তো ৰজাই মুখ ফুটাই নকলেও তেনেদৰে ভাবিলেহেঁতেন, সেইকাৰণে ইজৰাইল ৰজাৰ পৰা সৈন্য নিবিচাৰিলে। আনহাতে তেওঁৰ চিন্তাও হৈছে, প্ৰিয় শ্ৰোতা, আমি আমাৰ ঈশ্বৰৰ বিষয়ে কওঁতে বহুত কথা ক'ব পাৰোঁ, আমি তেওঁক ভৰসা কৰোঁ বুলি গৰ্বেৰে ক'ব পাৰোঁ, কিন্তু দৈনন্দিন জীৱনৰ ব্যৱহাৰিক পৰিস্থিতিবোৰত যেতিয়া আমি পৰোঁ, তেতিয়াহে আমাৰ সেই বিশ্বাসৰ প্ৰকৃত পৰীক্ষা হয়। আমি কেৱল মাত্ৰ মুখেৰেহে বৰ বৰ কথা কওঁ নে প্ৰকৃত অৰ্থত ঈশ্বৰক ভৰসা কৰোঁ, তেতিয়াহে ওলাই পৰে। কিন্তু এইটো কথাও ঠিক যে আমি মানুহ, আমাৰ ভয় ভীত চিন্তা ভাৱনা আদি আছেই। ইজৰাইলৰো মনত চিন্তা হৈছিল, কিন্তু মন কৰিবলগীয়া কথা এইটোৱেই যে আমি কেনেদৰে সেই ভয় বা চিন্তাৰ সন্মুখীন হওঁ। আমি দেখিছো ইজৰাইল উপবাস আৰু প্ৰাৰ্থনাৰ আয়োজন কৰিছে, ঈশ্বৰৰ সহায় বিচাৰিছে। তেওঁলোকে নিশ্চয় কাতৰভাৱে প্ৰাৰ্থনা কৰিছিল, ঈশ্বৰৰ সহায় বিনে তেওঁলোকৰ আন উপায় নাছিল। বহুত সময়ত ঈশ্বৰেই আমাক এনেকুৱা পৰিস্থিতিত পেলায় য'ত ঈশ্বৰৰ সহায় বিচৰাৰ বাহিৰে আমাৰ আন উপায় নাথাকে। আমি কাতৰভাৱে ঈশ্বৰৰ ওচৰ চাপিব লগা হয়, কিন্তু আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিবলৈ ঈশ্বৰ সদায় সাজু থাকে, বেছিভাগ সময়ত আমিহে তেওঁক প্ৰাৰ্থনা কৰিবলৈ পাহৰি থাকোঁ। 21 পদত আমি আৰু এটা কথা মন কৰোঁ হওক, আমাৰ সা সম্পত্তি আদিৰ নিৰাপত্তাৰ কাৰণেও আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিব পাৰোঁ। ঈশ্বৰে যে কেৱল আমাৰ জীৱনৰেই নিৰাপত্তা দিব পাৰে এনে নহয়, তেওঁ আমাৰ সকলো বস্তুৰ উচিত ৰক্ষণাবেক্ষণ কৰিব পাৰে। সেই মহান ঈশ্বৰক আপুনি ব্যক্তিগতভাৱে জানেনে প্ৰিয় শ্ৰোতা? তেওঁৰ দৰে ঈশ্বৰক অতি আপোনভাৱে জানিলে এই বিপদ আপদেৰে ভৰা পৃথিৱীত আমি কিমান নিৰাপদ হৈ জীৱন কটাব পাৰিম, কিমান নিশ্চিন্তে জীৱন কটাব পাৰিম চিন্তা কৰি চাওকচোন। এতিয়া 31 আৰু 32 নম্বৰ পদ পাঠ কৰি দিছো। পাছে প্ৰথম মাহৰ দ্বাদশ দিনা আমি জেৰুচালেমলৈ যাবৰ নিমিত্তে অহবা নদীৰ পৰা যাত্ৰা কৰিলো, আৰু আমাৰ ওপৰত আমাৰ ঈশ্বৰৰ হাত থকাত তেওঁ শত্ৰুবোৰৰ আৰু বাটত খাপ দি থকা ডকাইতহঁতৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰিলে। পাছে আমি জেৰুচালেম পাই তাত 3 দিন থাকিলো। ইজৰাইলৰ লগত যোৱা এই দলটোৱে বহুতো সোণৰূপৰ মূল্যৱান বস্তু কঢ়িয়াই নিছিল। ৰজাই তেওঁলোকক অনেক মূল্যৱান বস্তু দিছিল। সেই সোণৰূপৰ মূল্যৱান বস্তুবোৰৰ দায়িত্বত আছিল পুৰোহিতবিলাক। জেৰুচালেমলৈ যোৱাৰ বাটত তেওঁলোকক ডকা হকা দি শত্ৰুৱে কাঢ়ি নিব পাৰিলেহেঁতেন, কাৰণ তেওঁলোক আছিল সাধাৰণ মানুহ, লগত কোনো চিপাহী চন্তৰি নাছিল। কিন্তু আমি দেখিছো তেওঁলোকে বিপদ আপদৰ সন্মুখীন নোহোৱাকৈ নিৰাপদে গৈ নিজ ঠাই পালেগৈ। এৰা, ঈশ্বৰ যেতিয়া সহায় হয় আমাৰ একোৰে পৰা ভয় নাই। যেতিয়া আমি কৰবালৈ যাত্ৰা কৰোঁ, প্ৰাৰ্থনাৰে ঈশ্বৰক কাষ চাপি তেওঁৰ পৰা সম্পূৰ্ণ নিৰাপত্তা ভিক্ষা কৰি আমি যাত্ৰা কৰা উচিত। তেওঁ আমাক সহায় কৰিবলৈ অনবৰতেই সাজু। 33 আৰু 34 পদ পঢ়িলে আমি দেখিবলৈ পাওঁ যে চতুৰ্থ দিনা তেওঁলোক জেৰুচালেমৰ মন্দিৰলৈ আহি লগত নিয়া সকলো সোণ ৰূপ আৰু পাত্ৰবোৰ পুৰোহিতৰ হাতত গতাই দিলে। এই সকলোবোৰ ঠিকমতে জোখমাখ আৰু হিচাপ নিকাচ কৰি লিখি থোৱা হ'ল। অৰ্থাৎ এতিয়া মন্দিৰ নিৰ্মাণো হ'ল আৰু কাম কাজবোৰ নিয়াৰিকৈ চলিব ধৰিছে। আমাৰ স্বৰ্গত থকা পিতৃ ঈশ্বৰ অতি সুশৃংখলতাৰ ঈশ্বৰ। সকলো কামকেই তেওঁ অতি সুশৃংখলতাৰে কৰে। তেওঁৰ সৃষ্টি কাৰ্যলৈ চালেই আমি দেখিবলৈ পাওঁ যে গোটেই সৃষ্টিখন অতি সুপৰিকল্পিত আৰু সুশৃংখলভাৱে তেওঁ গঢ়িছে। যীশুখ্ৰীষ্টত বিশ্বাস কৰি ঈশ্বৰৰ সন্তান বুলি স্বীকৃতি লাভ কৰা প্ৰতিজন লোকেই ঈশ্বৰৰ সেই গুণ আহৰণ কৰিবলৈও যত্নপৰ হ'ব লাগে। আমাৰ দৈনন্দিন জীৱনৰ কামতেই হওক বা ঈশ্বৰৰ পৰিচৰ্যাৰ কামতেই হওক, আমি সুশৃংখলতা বজাই ৰাখিবলৈ যত্নপৰ হ'ব লাগে। আমাৰ জীৱন বাৰু খেলিমেলিৰ মাজত আছে নেকি? জীৱনৰ সকলো বিষয় আমি যীশুখ্ৰীষ্টৰ হাতত অৰ্পণ কৰি দিলে তেওঁ সেই সকলো থানঠিত লগাই আমাৰ জীৱন সুন্দৰ সুশৃংখল কৰি গঢ়ি তুলিব পাৰে। তেনেকুৱা এটি জীৱন আপুনি নিবিচাৰেনে? 35 নম্বৰ পদ, বন্দী অৱস্থাৰ পৰা মুকলি হৈ অহা দেশান্তৰিত লোকবিলাকে ইছৰাইলৰ ঈশ্বৰৰ উদ্দেশ্যে হোম বলি উৎসৰ্গ কৰিলে। গোটেই ইছৰাইলৰ নিমিত্তে 12 ভতৰা, 96 মতা মেয়াৰ, 77 মেয়াৰ পোৱালি আৰু পাপাৰ্থক বলিৰ নিমিত্তে 12 মতা ছাগ উৎসৰ্গ কৰিলে। এই আটাইবোৰ জিহুৱাৰ উদ্দেশ্যে দিয়া হোম বলি। ইজৰাৰ সৈতে প্ৰায় 2000 লোক নিৰাপদে জিৰচালেমলৈ ঘূৰি অহাৰ পাছত ইছৰাইলৰ লোকবিলাকে পুনৰ ঈশ্বৰক ধন্যবাদ দিছে। তেওঁলোকে ঈশ্বৰৰ বিধি পালন কৰিবলৈ পাহৰা নাই। 36 নম্বৰ পদ, পাছে নদীৰ ইপাৰে থকা ৰাজ প্ৰতিনিধি আৰু দেশাধ্যক্ষসকলক ৰজাৰ আজ্ঞাপত্ৰ দিয়া হলত তেওঁবিলাকে লোকবিলাকৰ আৰু ঈশ্বৰৰ গৃহৰ সহায় কৰিলে। বাবিল দেশৰ পৰা আহিবৰ সময়ত ইজৰাৰ হাতত ৰজাই এখন চিঠি দি পঠিয়াইছিল বুলি আমি আগতে পঢ়িবলৈ পাইছিলো। এতিয়া সেই ৰাজপত্ৰ নদীৰ ইপাৰে থকা ৰাজ প্ৰতিনিধি আৰু দেশাধ্যক্ষসকলক দিয়া হল। গতিকে ৰজাৰ আজ্ঞা মানি তেওঁবিলাকে ইছৰাইলৰ লোকসকলক সহায় কৰিব লগা হল আৰু ঈশ্বৰৰ গৃহ সেই জিৰচালেম মন্দিৰৰো সহায় কৰিব লগা হল। এই কথা অতি আচৰিত যেন নালাগেনে? কিন্তু ঈশ্বৰে সহায় কৰিলে আমাৰ কাৰণে অসম্ভৱো সম্ভৱ হৈ পৰে। 9 নম্বৰ অধ্যায়ত আমি দেখিবলৈ পাম যে ইজৰাই নিজৰ আত্মিক নেতৃত্বৰ কাম অতি গুৰুত্ব সহকাৰে আৰম্ভ কৰিছে। এই অধ্যায়ত আমি এটা প্ৰাৰ্থনা পাওঁ, ইজৰাই ঈশ্বৰ জিহুৱাৰ আগত কৰা প্ৰাৰ্থনা। বাইবেলত এনেকুৱা বহুতো প্ৰাৰ্থনা পাওঁ। ইজৰাই কৰা এই প্ৰাৰ্থনাটো অতি তাৎপৰ্যপূৰ্ণ। ইয়াৰ মাজেৰে ইজৰাৰ ঈশ্বৰৰ প্ৰতি থকা বিশেষ ভয় ভক্তি আৰু শ্ৰদ্ধাৰ লগতে ইজৰাইলৰ লোকসকলৰ প্ৰতি থকা তেওঁৰ বিশেষ চিন্তাৰ মনোভাৱো প্ৰকাশ পাইছে। 9 নম্বৰ অধ্যায়ৰ প্ৰথম পদ, সেই কাৰ্য সমাপ্ত হলত অধ্যক্ষবিলাকে মোৰ ওচৰলৈ আহি কলে, ইছৰাইল লোকবিলাকে, পুৰোহিতবিলাকে আৰু লেবিয়াবিলাকে কনানিয়া, পৰিজ্যা, জিবুচিয়া, অমুনিয়া, মোৱাবিয়া, মিছৰীয়া আৰু ইমুৰীয়া নানা দেশীয় এই জাতিবিলাকৰ ঘিন লগা কাৰ্যৰ বিষয়ে নিজক পৃথক কৰা নাই। 2 নম্বৰ পদ, কিয়নো তেওঁবিলাকে নিজৰ নিমিত্তে আৰু নিজ নিজ পুতেকবিলাকৰ নিমিত্তে সিহঁতৰ ছোৱালী আনে। এইদৰে পবিত্ৰ বংশ নানা দেশীয় জাতিবিলাকে সৈতে মিহলি হৈছে। এনেকি এই সত্য লংঘনত হাত দিয়াত অধ্যক্ষ আৰু শাসনকৰ্তাবিলাকেই প্ৰথম। কি যে দুখ লগা কথা! লোকসকলৰ নেতাবোৰেই এই অপকৰ্মত লিপ্ত হৈছিল। তেওঁলোক ঈশ্বৰৰ দৃষ্টিত অধিক দোষী, কাৰণ তেওঁলোক নেতা হোৱা কাৰণে তেওঁলোকৰ দায়িত্বও অধিক। নিজ দেশলৈ উভতি অহা ইছৰাইলীয়া লোকসকল সঁচাকৈয়ে অতি দুখ লগা অৱস্থাত আছিল। এই অৱস্থাৰ বিষয়ে জানিব পাৰি ইজৰাই কেইবাটাও কাম কৰিব পাৰিলেহেঁতেন। তেওঁ হয়তো দেশপ্ৰেমমূলক অভিযানৰ আয়োজন কৰি ইছৰাইলৰ পতাকা উৰুৱাই তাত ডায়ুদৰ তৰা আঁকি দি লোকসকলক দেশপ্ৰেমিক হবলৈ উদগাব পাৰিলেহেঁতেন। নাইবা আন জাতিৰ সৈতে হোৱা বিবাহ, অনৈতিকতা আৰু মূৰ্তি পূজাৰ বিৰুদ্ধে চোকা ভাষাৰে বক্তৃতা দি লোকসকলক সচেতন কৰিব পাৰিলেহেঁতেন। তেওঁ হয়তো এটা দল গঠন কৰি অনৈতিকতাত পতিত হোৱা সেই স্বামী স্ত্ৰীবোৰক সহায় কৰি সৎপথলৈ উভতাই আনিবলৈ প্ৰচেষ্টা কৰিব পাৰিলেহেঁতেন। কিন্তু ইজৰাৰ কাৰ্যপ্ৰণালী আমাৰ আধুনিক যুগৰ কাৰ্যপ্ৰণালীৰ দৰে নাছিল। তেওঁ কি কৰিলে? 3 নম্বৰ পদ, মই এই কথা শুনি মোৰ বস্ত্ৰ আৰু চোলা চিৰিলো আৰু মোৰ মূৰৰ চুলি উদাৰি ছিঙি তধা লাগি বহি থাকিলো। জৰুব্বাবিলৰ লগত 50,000 লোক জিৰচালেমলৈ উভতি অহাৰ 75 বছৰ পাছত ইজৰা জিৰচালেমলৈ আহিছিল। ইতিমধ্যে মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈ গৈছিল। জিৰচালেমৰ দেৱালৰ কাম তেতিয়াও সম্পূৰ্ণ হোৱা নাছিল। মানুহবোৰ অতি দুখ লগা অৱস্থাত আছিল। তেওঁলোকে দেৱ দেৱীৰ উপাসনা কৰা জাতিসমূহৰ লগত বিয়া বাৰু কৰোৱাৰ দ্বাৰাই মিলি পৰিছিল। অনৈতিকতা আৰু মূৰ্তি পূজাৰ অবাধ প্ৰচলন হ'ব ধৰিছিল। পবিত্ৰভাৱে জীৱন যাপন কৰিবলৈ লোকসমূহ এৰি দিছিল আৰু যিহুদী লোকসকলৰ আত্মিক অৱস্থা শোচনীয় হৈ পৰিছিল। সেই কথা শুনিবলৈ পাই ইজৰাই সেই কথা সঁচা বুলি জানিব পাৰিলে আৰু সেই কথা জানি ইজৰা তধা লাগিল। ঈশ্বৰ বিশ্বাসী লোক ইমান তললৈ যে নামি যাব পাৰে সেই কথা জানি তেওঁ অতি আচৰিত হ'ল। 4 নম্বৰ পদ, তেতিয়া বন্দী অৱস্থাৰ পৰা অহা লোকবিলাকে সত্য লংঘন কৰাৰ কাৰণে যিবিলাক লোক ইছৰাইলৰ ঈশ্বৰৰ বাক্যত কম্পমান হল সেই সকলোৱে মোৰ ওচৰত গোট খালে আৰু মই সন্ধ্যাবেলাৰ বলিদানৰ সময়লৈকে তধা লাগি বহি থাকিলো। যিবিলাক লোক ইছৰাইলৰ ঈশ্বৰৰ বাক্যত কম্পমান হল সেই সকলোৱে মোৰ ওচৰত গোট খালে। এই কথাখিনি শুনি বৰ ভাল লাগে। ইয়াতে আমি খন্তেক ৰৈ চিন্তা কৰি চাওঁ হওক, কিমান মানুহে বাৰু ঈশ্বৰৰ বাক্য প্ৰকৃত অৰ্থত গুৰুত্ব সহকাৰে গ্ৰহণ কৰে? আমি বহুতো লোকে বাইবেল ভাল পাওঁ বুলি কওঁ, হাতত নোট বহি লৈ বাইবেলৰ শিক্ষাও শুনো, হয়তো বাইবেলৰ পৰা বিভিন্ন শাস্ত্ৰাংশ মুখস্থ কৰোঁ, বহুতে হয়তো বাইবেলৰ পৰা আনক শিক্ষাও দিওঁ, বহুতৰে ঘৰত হয়তো বাইবেল অধ্যয়নৰ কিতাপ আৰু আন আন আধ্যাত্মিক বিষয়ৰ কিতাপ ঠাহ খাই আছে, আমি হয়তো বাইবেলখন ৰং বিৰঙৰ দাগেৰে ভৰাই ৰাখিছো, দৰকাৰী বুলি ভবা শাস্ত্ৰপদবোৰৰ তলত দাগ দিছো, কিন্তু আমাৰ জীৱন দাগেৰে ভৰা হৈ আছে নেকি? যদি আছে, সেই বিষয়ে আমি কি কৰিছো? আজি বহুতে ঈশ্বৰৰ বাক্যত বিশ্বাস কৰো বুলি কয়, কিন্তু জীৱনত তাৰ প্ৰভাৱ নাই। বাইবেলৰ বাক্যত তেওঁলোক নকপে, জাগতিক লোকৰ দৰেই তেওঁলোকে কয় ঈশ্বৰ প্ৰেম, সঁচা কথা, ঈশ্বৰ প্ৰেম, কিন্তু তেওঁ তাতোকৈ অধিক। আমাৰ ঈশ্বৰ এজন পবিত্ৰ ঈশ্বৰ, পাপক তেওঁ সহ্য নকৰে। সেইকাৰণেই ইজৰাই মনত অতি কষ্ট পাইছিল। ঈশ্বৰৰ বাক্যত কম্পমান হোৱা লোকবিলাকেও মনত কষ্ট পাইছিল আৰু ইজৰাইৰ লগত গোট খাইছিল। পাপত পতিত হৈ অপথে যোৱা লোকসমূহৰ বিষয়ে জানিব পাৰি সন্ধিয়াৰ বলিদানৰ সময়লৈকে ইজৰা তধালাগি বহি আছিল। আমি বাৰু কিমানে এনেদৰে তধালাগো, কিমানে বাৰু আনৰ আত্মিক অৱস্থাৰ কথা গুৰুত্ব দি চিন্তা কৰো, কিমানে বাৰু ঈশ্বৰৰ বাক্য গুৰুত্ব সহকাৰে বিশ্বাস কৰো? প্ৰিয় শ্ৰোতা, নীৰৱে নিজকে প্ৰশ্ন কৰক, মই বাৰু প্ৰকৃততে ঈশ্বৰৰ বাক্য বিশ্বাস কৰোনে? মই প্ৰকৃত অৰ্থত ঈশ্বৰৰ বাক্য পালন কৰোনে? প্ৰভু যীশুৱে কৈছিল, তোমালোকে যদি মোক বিশ্বাস কৰা, তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰিবা। পাঁচ নম্বৰ পদ, পাছে সন্ধ্যাবেলাৰ বলিদানৰ সময়ত মই মোৰ মনত দুখ কৰি বহি থকাৰ পৰা ফটা বস্ত্ৰেৰে আৰু ফটা চোলাৰে আঁঠু পাৰি নিজ ঈশ্বৰ জিহুৱাৰ আগত হাত মেলি কলো। ইজৰাই ঈশ্বৰৰ আগত হাত মেলি প্ৰাৰ্থনা কৰিছে। ছয় নম্বৰ পদ, হে মোৰ ঈশ্বৰ যি তুমি, তোমালৈ মুখ তুলিবলৈ মই লজ্জিত আৰু বিবৰ্ণ হৈছো, কিয়নো আমাৰ অপৰাধ বাঢ়ি আমাৰ মূৰৰ ওপৰলৈকে উঠিছে আৰু আমাৰ দুখ বাঢ়ি আকাশমণ্ডলত লাগিছে। ইজৰাই কৈছে, হে মোৰ ঈশ্বৰ যি তুমি। অৰ্থাৎ ইজৰাই ঈশ্বৰক অতি ব্যক্তিগতভাৱে আৰু অতি আপোনভাৱে জানিছিল আৰু তেনেদৰে সম্বোধন কৰিছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু ঈশ্বৰক ইমান আপোনভাৱে জানেনে? প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি যেতিয়া ঈশ্বৰৰ সন্তান হৈ পৰো, তেতিয়া ঈশ্বৰো আমাৰ ইমান আপোন হৈ পৰে। দ্বিতীয়তে, ঈশ্বৰক অতি আপোনভাৱে সম্বোধন কৰিলেও ঈশ্বৰ যে ঈশ্বৰেই আৰু অতি পবিত্ৰ ঈশ্বৰ, সেই কথা ইজৰাই পাহৰা নাই। সেইকাৰণে তেওঁ ঈশ্বৰৰ আগত মুখ তুলিবলৈ লাজ পাইছে, কাৰণ ইজৰাইল জাতিয়ে ঈশ্বৰৰ অবাধ্য হৈ অপবিত্ৰভাৱে জীৱন কটাইছে। কিন্তু ইয়াত আমি দেখিছো ইজৰাই কোৱা নাই যে লোকবিলাকৰ অপৰাধ বাঢ়ি মূৰৰ ওপৰলৈ উঠিছে। তেওঁ কোৱা নাই যে লোকবিলাকৰ দুখ বাঢ়ি আকাশমণ্ডলত লাগিছে, কিন্তু তেওঁ কৈছে আমাৰ অপৰাধ আৰু আমাৰ দুখ। অথচ আমি জানো যে ইজৰাই নিজে অপৰাধ বা দুখত লিপ্ত হোৱা নাছিল, তথাপি তেওঁ আমাৰ দুখ আমাৰ অপৰাধ বুলি কৈছে। ইয়াত আমি বুজি পাওঁ যে আমি সমাজৰ এজন ব্যক্তি হিচাপে সমাজৰ দুখ অপৰাধৰ পৰা নিজক মুক্ত বুলি গা এৰা দিব নোৱাৰো। আমাৰ প্ৰত্যেকৰে দায়িত্ব আছে। সাত নম্বৰ পদ, আমাৰ পূৰ্বপুৰুষবিলাকৰ দিনৰে পৰা আজিলৈকে আমি অতি দুখী হৈ আহিছো। আমাৰ নানা অপৰাধৰ নিমিত্তে আমাক, আমাৰ ৰজাবিলাকক আৰু পুৰোহিতবিলাকক নানা দেশীয় ৰজাবিলাকৰ হাতত তৰোৱাললৈ, বন্দী অৱস্থালৈ, লুটলৈ আৰু মুখৰ বিবৰ্ণলৈ সোধাই দিয়া হৈছে। ইয়াক আজিও দেখা গৈছে। বিদেশত বন্দী অৱস্থাত থকাৰ তিক্ত অভিজ্ঞতা ইজৰাইৰ হৈছিল। হয়তো বন্দী অৱস্থাত থাকোতেই তেওঁৰ জন্ম হৈছিল, নাইবা অতি শিশু অৱস্থাতেই তেওঁ বন্দী হৈ বাবিললৈ যাব লগা হৈছিল। সেই অৱস্থা কিমান বেদনাদায়ক তেওঁ জানিছিল। সেইকাৰণেই ঈশ্বৰৰ ক্ৰোধৰ কথা ভাবি তেওঁ ভয় খাইছিল। আঠ নম্বৰ পদ, কিন্তু আমাৰ ঈশ্বৰে আমাৰ চকু দীপ্তিমন্ত কৰিবৰ আৰু আমাৰ বন্দী অৱস্থাত কিছু পৰিমাণে আমাক পুনৰ্জীৱিত কৰিবৰ অৰ্থে ৰক্ষা পাবলৈ আমাৰ কিছুমানক অৱশিষ্ট ৰাখি আৰু নিজ পবিত্ৰ স্থানত আমাক এটি খুঁটি দি আমাৰ ঈশ্বৰ জিহুৱাই সম্প্ৰতি এখন্তকমান আমাক কৃপাদান কৰিলে। ইজৰাই কৈছে, আমাক অলপ কৃপাদান কৰা হৈছে। সত্তৰ বছৰীয়া বন্দী অৱস্থাৰ অন্ত পৰিল। ইজৰাইলৰ লোকসকলক ঈশ্বৰে জেৰুচালেমলৈ উভতি অহাৰ ব্যৱস্থা কৰি দিলে। কিন্তু এই ইজৰাইল জাতিয়ে যি কুকৰ্মৰ কাৰণে বন্দী অৱস্থাত পতিত হৈছিল, সেই একে কুকৰ্মকেই আকৌ কৰিবলৈ লৈছে। ন নম্বৰ পদ, কিয়নো আমি বন্দী হৈ আছো, তথাপি আমাৰ ঈশ্বৰে বন্দী অৱস্থাটো আমাক ত্যাগ কৰা নাই, কিন্তু আমাক পুনৰ্জীৱিত কৰিবলৈ আমাৰ ঈশ্বৰৰ গৃহ স্থাপন কৰিবৰ নিমিত্তে, তাৰ ভগাচিগাবোৰ মেৰামত কৰিবৰ নিমিত্তে আৰু যিহুদা আৰু জেৰুচালেমত আমাৰ অৰ্থে এখন বেৰা দিবৰ নিমিত্তে তেওঁ পাৰস্যৰ ৰজাবিলাকৰ দৃষ্টিত আমাৰ ওপৰত দয়াৰূপ চন্দ্ৰতাপ বিস্তাৰ কৰিলে। দেখিলেনে প্ৰিয় শ্ৰোতা, ঈশ্বৰে এই লোকসকলক কিমান দয়া কৰিছে, সেই কথা ইজৰাই স্বীকাৰ কৰিছে। দহৰ পৰা তেৰ নম্বৰ পদ, এতিয়া হে আমাৰ ঈশ্বৰ, ইয়াৰ পাছত আমি কি ক'ম, কিয়নো আমি তোমাৰ আজ্ঞাবোৰ ত্যাগ কৰিলো। তুমি তোমাৰ দাস ভাৱবাদীবিলাকৰ দ্বাৰাই এই আজ্ঞা প্ৰকাশ কৰি কৈছিলা যে তোমালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈছা সেই দেশ দেশীয় জাতিবিলাকৰ অশৌচৰ দ্বাৰাই অশুচি হল। সিহঁতে নিজৰ ঘিণ লগা কাৰ্যৰ দ্বাৰাই তাক ইমূৰৰ পৰা সিমূৰলৈ নিজৰ মলেৰে পূৰ কৰিলে। এই হেতুকে তোমালোক বলৱন্ত হৈ দেশৰ উত্তম বস্তু ভোগ কৰিবলৈ আৰু তোমালোকৰ সন্তানবিলাকৰ চিৰকালৰ আধিপত্যৰ অৰ্থে তাক থৈ যাবলৈ তোমালোকে সিহঁতৰ পুতেকবিলাকৰ লগত তোমালোকৰ জীয়ৰীবিলাকক বিয়া নিদিবা আৰু তোমালোকৰ পুতেৰাহঁতলৈ সিহঁতৰ জীয়ৰীবিলাক নানিবা আৰু সিহঁতৰ মংগল ও উন্নতিলৈ কেতিয়াও চেষ্টা নকৰিবা। আমাৰ ঈশ্বৰ যি তুমি, তুমি আমাৰ অপৰাধৰ যোগ্যতকৈ কম দণ্ড দি আমাৰ এই অৱশিষ্ট ভাগ ৰাখিলা। অৰ্থাৎ ইছৰাই দুখ স্বীকাৰ কৰি লৈছে, কিন্তু এইটোও কৈছে যে যিমান শাস্তি পাব লাগিছিল সিমান শাস্তি আচলতে তেওঁলোকে পোৱা নাই। 14-15, এতিয়া তোমাৰ আজ্ঞাবোৰ পুনৰাই লংঘন কৰি ঘিণ লগা কাম কৰা এই জাতিবিলাকে সৈতে মিত্ৰতা কৰিমনে? কৰিলে আমাৰ মাজত অৱশিষ্ট নথকাকৈ বা পলাবলৈ কোনো নথকাকৈ আমাক সংহাৰ নকৰাকৈ তুমি ক্ৰুদ্ধ হৈ নাথাকিবানে? হে ইছৰাইলৰ ঈশ্বৰ যিহোৱা, তুমি ধৰ্মময়, কিয়নো আজিৰ নিচিনাকৈ আমি ৰক্ষা পোৱা লোক অৱশিষ্ট আছো। চোৱা, আমি দুখী হৈ তোমাৰ সাক্ষাতে পৰি আছো, কিয়নো ইয়াৰ কাৰণে আমি কোনেও তোমাৰ সাক্ষাতে থিয় হ'ব নোৱাৰো। এৰা, প্ৰকৃততে আমি কোনেও ঈশ্বৰৰ আগত মূৰ দাঙি কথা কোৱাৰ যোগ্য নহওঁ। বাইবেলত কৈছে আমি সকলোৱেই স্বভাৱতে পাপী, পাপৰ বেচ মৃত্যু, আৰু প্ৰতিজন মানুহ নৰকলৈ যোৱাৰহে যোগ্য। কিন্তু প্ৰেমময় ঈশ্বৰে আমাক উদ্ধাৰ কৰিবলৈ নিজৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই জগতলৈ পঠিয়ালে। তেওঁ আমাৰ হৈ আমাৰ পাপৰ শাস্তি নিজে বহন কৰি আমাৰ হৈ ক্ৰুচত মৃত্যুবৰণ কৰি তৃতীয় দিনা কবৰৰ পৰা পুনৰ জি উঠিল। আজি আমি যদি অতি নম্ৰভাৱে নিজকে অযোগ্য বুলি স্বীকাৰ কৰি খ্ৰীষ্টক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰো, তেন্তে পিতৃ ঈশ্বৰে আমাক নিজৰ সন্তানৰূপে আঁকোৱালি ল'ব। আমি লাভ কৰিম স্বৰ্গীয় সহভাগিতাৰ বিমল আনন্দ। সেই আনন্দ আপুনি বাৰু গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
প্ৰিয় শ্ৰোতা, ভক্তিবচন অনুষ্ঠানত এয়া আমি প্ৰচাৰ কৰিবলৈ লৈছো নতুন কাৰ্যসূচী ভক্তিসু। এই কাৰ্যসূচীত আমি শ্ৰোতাসকলৰ প্ৰিয় গীতটো প্ৰচাৰ কৰোঁ। আজি আমি প্ৰথমতে প্ৰচাৰ কৰিবলৈ লৈছো গোৱালপাৰা জিলাৰ শ্ৰোতা শ্ৰীযুত অশ্বিনী খাটলাৰীৰ প্ৰিয় গীতটো। আহকচোন মুকুল বৰাৰ কণ্ঠত এই গীতটো শুনো।
নিশ্চয় তোমাৰ ক্ষমা কৰিব কোৱাচোন তোমাৰ ভুলৰ কাহিনী যিশু বিবৰী হিয়া পূজাৰী যিশুৱে শুনিব পাকোৱালি ল'ব নিশ্চয় তোমাক ক্ষমা কৰি পাব ভাৰাক্ৰান্ত জনে জিৰণি পাব অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব ভাৰাক্ৰান্ত জনে জিৰণি পাব
চিৰাং জিলাৰ আমাৰ প্ৰিয় শ্ৰোতা বিপিন বসুমতাৰীৰ অনুৰোধত প্ৰফুল্ল কলিতাৰ কণ্ঠৰ এই গীতটো আহক উপভোগ কৰোঁ।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তি বচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100001
ওহেৰা মন ভাই যেহাৰ ভৰসা নাই দুদিনীয়া মান জীৱন দুদিনীয়া মান জীৱন আজি আছো কালি নাই ওহেৰা মন ভাই
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তি বচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100001 আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com আমাৰ ৱেবছাইট www.twr.in
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275
ফোন নম্বৰটো আকৌ এবাৰ কৈছো
9954046275 এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক ধন্যবাদ
মন হেরা মনো